এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।
साथियों हमारे युवा साथी साइंस में भी भारत का मस्तक ऊंचा कर रहे हैं। साइंस ओलंपियाड्स दुनिया के सबसे महत्वपूर्ण कंपटीशन में से एक है। इनमें बड़ी संख्या में स्टूडेंट्स हिस्सा लेते हैं। इस महीने फिजिक्स केमिस्ट्री बायोलॉजी और मैथमेटिक्स के ओलंपियाड हुए। इन कॉम्पिटिशन में भारतीय दल का प्रदर्शन शानदार रहा। फिजिक्स ओलंपियाड में हमारे सभी 5 स्टूडेंट्स ने गोल्ड मेडल जीते और भारत ने पहली रैंक हासिल की। पिछले एक दशक में हुए हर फिजिक्स ओलंपियाड में हमारे देश के स्टूडेंट्स ने गोल्ड या सिल्वर मेडल जरूर जीता है। केमिस्ट्री ओलंपियाड में भी हमारे सभी स्टूडेंट्स ने गोल्ड मेडल जीता। यह अब तक की बेस्ट परफॉर्मेंस रही है। बायोलॉजी ओलंपियाड में भी हमारे सभी स्टूडेंट्स ने मेडल जीते। इनमें एक गोल्ड मेडल भी शामिल है।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ অধীনৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীৰ নেতৃত্বত এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থা স্বচ্ছ সুৰক্ষিত আৰু প্ৰযুক্তিভিত্তিক কৰিবলৈ কাৰ্যপন্থা হাতত ল'ব। এই গোটত আছে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, আই বিৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, আই আই টি চেন্নাইৰ সঞ্চালক ভি কামাকতি, প্ৰাক্তন শিক্ষা সচিব অনিতা কাৰৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃত লাল মীনা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ 10খন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানত বুৰ গৈ আছে। এইবাৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3 আৰু চৰাইদেউত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। শিৱসাগৰ জিলাত বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত মৃদুল যাদৱে কয় যে বিগত 50 বছৰৰ ভিতৰত এয়া সবাতোকৈ ভয়াৱহ। জিলাখনৰ 3টা ৰাজহ চক্ৰৰ 301 গাঁৱৰ প্ৰায় 4,00,000 লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে ভিতৰত নাজিৰা আৰু শিৱসাগৰ সমষ্টিত সৰ্বাধিক বান প্ৰভাৱিত অঞ্চল আছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনত বানৰ ফলত 30 লোকৰ মৃত্যু হৈছে আৰু এতিয়াও 7 লোক সন্ধানহীন হৈ আছে। এছ ডি আৰ এফ, এন ডি আৰ এফৰ 60খন নাও আৰু 65খন থলুৱা নাৱৰ সহায়ত 20,000ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ নিয়া হৈছে। বানাক্ৰান্তসকলৰ বাবে জিলাখনত 50ৰো অধিক সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ নগাঁও জিলা প্ৰশাসনে সহায়ৰ হাত আগবঢ়াইছে। এই উদ্দেশ্যে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ 1,340 টোপোলা শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড় জিলা নাহৰকটীয়া বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক তৰংগ গগৈয়ে আজি সমষ্টিটোত নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্প সম্প্ৰসাৰণৰ ক্ষেত্ৰত সাৰ কাৰখানা এলেকাধীন আৱাসিক কোৱাৰ্টাৰসমূহ খালী কৰাৰ জাননী লাভ কৰা ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাত ৰাইজে উত্থাপন কৰা বিভিন্ন দিশ সম্পৰ্কে গঠনমূলক মত বিনিময়ৰ লগতে ৰাইজৰ ন্যায্য স্বাৰ্থ সুৰক্ষিত ৰাখি সকলো পক্ষৰ মাজত সমন্বয় স্থাপন কৰি সমস্যাসমূহৰ শান্তিপূৰ্ণ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। গ্লাছকোত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ হৈ মীৰাবাই চানুৱে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। ভাৰোত্তোলনত একেৰাহে তৃতীয়বাৰৰ বাবে মীৰাবাই চানুৱে এই পদক অৰ্জন কৰে। হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটত 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 নমস্কাৰ।